এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী সমীক্ষাত 43টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বুথসমূহত মন্ত্ৰী বিধায়কসকলৰ মন কী বাতৰ শ্ৰৱণ। উৰিয়ামঘাটত পৰহিলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি, পূৰ্বে উচ্ছেদিত লোকসকলৰ আন ঠাইত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি আই টি বি পি ফুটবল দলৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ অন্তিম দিনা ভাৰতৰ লেহেমীয়া অগ্ৰগতি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত 43টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ 124 সংখ্যক খণ্ডত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তাত বাণীবদ্ধ হোৱা শব্দসমূহ বিশ্লেষণ কৰা হয়। এই পদক্ষেপৰ সৈতে জড়িত সমগ্ৰ দলটোক প্ৰশংসা কৰি শ্ৰীমোদীয়ে দেশৰ জৈৱ বৈচিত্ৰৰ আন্তৰ্জাতিক স্বীকৃতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপসমূহৰ সংবৰ্ধন হোৱা উচিত বুলি মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্যৰ কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থানৰ বিষয়ে উল্লেখ কৰে। এই তৃণভূমিৰ চৰাইৰ জৰীপৰ শলাগ লৈ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে তেওঁ উল্লেখ কৰে।
अपने राइनोज गैंडों के लिए मशहूर है, लेकिन इस बार चर्चा का विषय बना है यहाँ के घास के मैदान और उनमें रहने वाली चिड़िया। यहाँ पहली बार ग्रासलैंड बर्ड सेंसस हुआ है। आप जानकर खुश होंगे, इस सेंसस की वजह से पक्षियों की 40 से ज्यादा प्रजातियों की पहचान हुई है। इनमें कई दुर्लभ पक्षी शामिल है। आप सोच रहे होंगे इतने पक्षी कैसे पहचान में आए। इसमें टेक्नोलॉजी ने कमाल किया। सेंसस करने वाली टीम ने आवाज रिकॉर्ड करने वाले यंत्र लगाए, फिर कंप्यूटर से उन आवाजों का विश्लेषण किया, एआई का उपयोग किया। सिर्फ आवाजों से ही पक्षियों की पहचान हो गई, वो भी बिना उन्हें डिस्टर्ब किए। सोचिए, टेक्नोलॉजी और संवेदनशीलता जब एक साथ आते हैं तो प्रकृति को समझना कितना आसान और गहरा हो जाता है।
শ্ৰীমোদীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতত শক্তি নবীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে। বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাত সমগ্ৰ দেশ গৌৰৱান্বিত বুলি তেওঁ উল্লেখ কৰে। 2023 চনৰ আগষ্টত চন্দ্ৰযান 3ৰ সফল অৱতৰণে দেশত এটা নতুন পৰিৱেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে শিশুসকল বিজ্ঞান আৰু মহাকাশৰ প্ৰতি কৌতূহলী হৈ উঠাৰ লগতে তেওঁলোকে মহাকাশ বিজ্ঞানী হোৱাৰো লক্ষ্য লৈছে। প্ৰধানমন্ত্ৰীয়ে শিশুসকলৰ মাজত উদ্ভাৱনী প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে হাতত লোৱা ইনস্পায়াৰ মানক শীৰ্ষক অভিযানৰ বিষয়েও উল্লেখ কৰে। এই পদক্ষেপৰ অধীনত প্ৰতিখন বিদ্যালয়ৰ পৰা 500টিকৈ শিশুক বাছনি কৰা হয়। এতিয়ালৈ কেইবালাখ শিশুৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অহা 23 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে নমো এপৰ জৰিয়তে এই দিৱস উদযাপন সন্দৰ্ভত নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ শ্ৰোতাসকলৰ প্ৰতি আহান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিৰ বুথসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ 158 নম্বৰ বুথত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মন কী বাত অনুষ্ঠান শুনে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজিৰ নিমাতুচু হৰিমন্দিৰ প্ৰাংগণত জনসাধাৰণৰ সৈতে মন কী বাতৰ আজিৰ খণ্ডটো শুনি আপ্লুত হোৱা বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাত তৃণভূমি চৰাইৰ জৰীপত 43টা প্ৰজাতিৰ বিশেষ পক্ষীৰ তথ্য লাভ কৰাৰ বিষয়টো প্ৰকাশ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰি ডাঃ পেগুৱে কয় যে মন কী বাতত বিজ্ঞান, সংস্কৃতি, ইতিহাস, পৰিৱেশ, নাৰী সবলীকৰণ আদিৰ দিশত পৰিলক্ষিত হোৱা ইতিবাচক বাৰ্তাই সকলোকে অনুপ্ৰাণিত কৰিছে।
মাহৰ শেষৰ দিন মন কী বাত মই চেষ্টা কৰোঁ নিজৰ সমষ্টিত থাকিবলৈ। যোৱাবাৰ মই লক্ষীপথাৰ গাঁও পঞ্চায়তত আছিলোঁ, আজি নগৰৰ ভিতৰৰে নিমাতী চুকৰ ইয়াত মই হৰিমন্দিৰত মন কী বাত ৰাইজৰ লগত শুনো। তাৰ লগতে ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ কথা বিষয়ে মই অৱগত হওঁ। ৰাইজেও মোৰ তেওঁলোকক যিখিনি দাবী আছে বা তেওঁলোকৰ যিখিনি কথা মোক জনাবলগীয়া থাকে সেইখিনি জনোৱাৰ সুযোগ পায়। আৰু মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আজি বিশেষভাৱে। প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ প্ৰায়ে কি বাতত তেওঁ অসমৰ কথা কয়, আজিও তেওঁ অসমৰ কথা কৈছে। সদ্য সমাপ্ত যি কাজিৰঙাৰ গ্ৰাছলেণ্ড বাৰ্ডৰ যি ছাৰ্ভে হৈ গ'ল, সেই ছাৰ্ভেৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সদায় অসমৰ কাজিৰঙাৰ এম্বেচেডৰ নিচিনাকৈ তেওঁক কাৰ্যনিৰ্বাহ কৰিছে। আজি গোটেই বিশ্ববাসীক জনাইছে যে কাজিৰঙাত গঁড়, বাঘ, তাৰ উপৰিও চৰাই আছে, যি চৰাই চাবলৈ ইয়ালৈ পৰ্যটক আহে। আৰু মই ভাবোঁ যে চৰাই চোৱা পৰ্যটকৰ সংখ্যা এতিয়া আৰু বাঢ়িব।
শ্ৰীভূমি চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মন কী বাতৰ সম্প্ৰচাৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্টকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পৰহিলৈ পুৱাৰে পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে। অৱশ্যে একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছে। এই সন্দৰ্ভত গোলাঘাটৰ পৰা এয়া আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰেংমা বনাঞ্চলৰ অন্তৰ্গত উৰিয়ামঘাট অঞ্চলত বেদখলমুক্ত কৰাৰ বাবে বন বিভাগে বান্ধি দিয়া 7 দিনৰ সময়সীমা আজি উকলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বন বিভাগ আৰু আৰক্ষীয়ে বেদখলকাৰীক সেই স্থান স্বেচ্ছাই ত্যাগ কৰাৰ বাবে কালিৰে পৰা মাইকযোগে ঘোষণা কৰি অন্তিম সতৰ্কবাণী প্ৰেৰণ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ পৰা প্ৰায় 70% বেদখলকাৰীয়ে উক্ত স্থান এৰি অন্য স্থানলৈ ৰাওনা হৈছে, যদিও কিছুসংখ্যক লোক এতিয়াও নিজ স্থানতে বাহাৰ পাতি থকা পৰিলক্ষিত হৈছে। অহা 29 জুলাইত এই অঞ্চলসমূহত বন বিভাগে উচ্ছেদ অভিযান চলাব আৰু তাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অধিক নিৰাপত্তাৰক্ষী অঞ্চলটোত মোতায়েন কৰাৰ লগতে অঞ্চলটোত শ শ এক্সেভেটৰ মজুত কৰিছে। ইফালে মেৰাপাতি সীমান্তৰ নেগেৰ বিলতো উচ্ছেদৰ বাবে সাজু হৈছে বন বিভাগৰ লগতে জিলা প্ৰশাসন। নেগেৰ বিলত প্ৰায় 205টা সন্দেহযুক্ত বেদখলকাৰী পৰিয়ালকো বন বিভাগে জাননী জাৰি কৰা আজি 5টা দিন উকলি গৈছে আৰু সেই স্থানৰ পৰা বৰ্তমানলৈকে কিছু নগণ্য সংখ্যক লোকহে অন্য স্থানলৈ ৰাওনা হোৱাত আমি তথ্য লাভ কৰিছোঁ।
ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক 7 দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰা হ'ব। মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে। গাঁওখনৰ 205টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাগে 7 দিনৰ ভিতৰত ঠাইখন খালী কৰিবলৈ যোৱা 24 জুলাইত জাননী জাৰি কৰিছিল। ইপিনে নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে হাতীচুং মৌজাৰ গৰিমাৰী পথাৰ কিচামতৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম্প কিচামতৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ ফলত উচ্ছেদিত লোকসকলে আন কিছু অঞ্চলত আশ্ৰয় লোৱা বুলি প্ৰশাসনে লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত বিষয়টোৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। উচ্ছেদিত লোকসকলক আন ঠাইত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত দুৰ্বৃত্তই যোৱা নিশা সীমাৰ স্তম্ভ ভাঙি দিয়াৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা 2 দিন ধৰি অসমৰ সীমাৰ পথাৰত মেঘালয়ৰ দুৰ্বৃত্তই ধান খেতি উঘালি তহিলং কৰে। ইয়াৰ পাছত যোৱা নিশা পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত সীমান্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ টাবুৰাম টাইডৰ স্মৃতিত 2025 বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় সাহিত্যিক য়েছে দৰ্চে থংচিলৈ আগবঢ়োৱা হৈছে। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাক্টৰ বিদ্যেশ্বৰ দললৈ টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আগবঢ়োৱা হৈছে। একেদৰে জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰন্থখনৰ বাবে পংকজ কুমাৰ দত্তলৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। তদুপৰি পৰৱৰ্তী সময়ত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটা আৰু টাবুৰাম টাইড ফেলোশ্বিপ প্ৰদান কৰা হ'ব। টাবুৰাম টাইড স্মৃতি ন্যাসৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। বিশিষ্ট ভাষাবিদগৰাকীৰ 83 সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অহা 1 আগষ্টত ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে আৰু সেইদিনাই এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বিশ্বনাথ জিলাত আবণ্টন দিয়া গৃহসমূহৰ নিৰ্মাণ কাৰ্য অহা 30 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি এখন বৈঠকত নিৰ্দেশ দিয়ে। জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। তেওঁ কয় যে জিলাখনত 85,000তকৈ অধিক গৃহৰ আবণ্টন দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত 50,000 গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। বাকী থকা গৃহসমূহৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ শ্ৰীদাসে নিৰ্দেশ দিয়ে। তেওঁ কয় যে জিলাখনৰ প্ৰায় 95,000 মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। তেওঁলোকক শীঘ্ৰে লাখপতি বাইদেউ হিচাপে ৰূপান্তৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। এই বৈঠকত বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত খাটল আৰু জিলা আয়ুক্ত হিমান্ত দাসৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ যাব বিচাৰিছো অৰুণিমা গোস্বামীৰ কাষলৈ।
পাঁচদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড় আজি নতুন দিল্লীলৈ উভতি যায়। কালি সঞ্চালক প্ৰধানগৰাকীয়ে গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। ডঃ গৌড়ে আকাশবাণীৰ প্ৰাসংগিকতা বজাই ৰখাৰ বাবে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। ইয়াৰ আগেয়ে সঞ্চালক প্ৰধানগৰাকীয়ে মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত সঞ্চালক প্ৰধানগৰাকীৰ গুৱাহাটীত বৈঠক সন্দৰ্ভত এটা অনুষ্ঠান প্ৰচাৰ কৰিব। অসম লোকসেৱা আয়োগৰ অধীনৰ নিযুক্তিৰ নিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কিমান দূৰ কাৰ্যকৰী কৰিছে সেই সন্দৰ্ভত অহা 31 জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰাৰ লগতে তথ্য দাখিলৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত সংঘটিত কেলেংকাৰী তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰিছিল। আয়োগে 2013 আৰু 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰী তদন্ত সম্পূৰ্ণ কৰি ৰাজ্য চৰকাৰক ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। আয়োগৰ প্ৰতিবেদনত চৰকাৰক কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ বকো লাংপি সংযোগী পথটো লংটুৰি পাহাৰ অঞ্চলত যোৱা নিশাৰে পৰা হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত বন্ধ হৈ পৰে। অহা 2-3 দিনৰ ভিতৰত পথটো যাতায়াতৰ বাবে সুচল কৰিব পৰা হ'ব বুলি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অঞ্চলটো পৰিদৰ্শন কৰি প্ৰকাশ কৰিছে। কোকৰাঝাৰত আজিৰে পৰা 134 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছে। জিলাখনৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ লোটে শ্বেৰিং আৰু মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সেনা জোৱানসকলে কালাৰিয়াপট্টু সমৰ কলা পৰিৱেশন কৰি উদ্বোধনী অনুষ্ঠানৰ সৌস্থ বৃদ্ধি কৰে। অনুষ্ঠানত থলুৱা শিল্পীসকলে অঞ্চলটোৰ বৰ্ণাঢ্য পৰম্পৰাক দাঙি ধৰি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। আজি প্ৰথমখন খেলত ITBP ফুটবল দলে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC 2-1 ব্যৱধানত পৰাস্ত কৰে। কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC অসমৰ দ্বিতীয়টো দলৰূপে এই ঐতিহাসিক ফুটবল প্ৰতিযোগিতাত অভিষেক কৰাৰ গৌৰৱ অৰ্জন কৰিছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফি টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি অন্তিম দিনা ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আমালৈ বাতৰি অহাৰ পৰলৈ 4 উইকেটৰ বিনিময়ত 265 ৰাণ সংগ্ৰহ কৰিছে। ভাৰত ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে এতিয়াও 44 ৰাণত পিছপৰি আছে। ৱাশ্বিংটন সুন্দৰে 34 ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই 25 ৰাণ কৰি খেলি আছে। ভাৰতে যোৱা নিশা 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 174 ৰাণৰ পৰা আজি খেল আৰম্ভ কৰে। কালি 87 ৰাণ কৰি অপৰাজিত হৈ থকা KL ৰাহুলে আজি 3 ৰাণ কৰি আউট হয়। ইয়াৰ পাছত অধিনায়ক শুভমন গিল 103 ৰাণ কৰি আউট হয়। সম্প্ৰতি এই 5খনীয়া খেলৰ টেষ্ট শৃংখলাত ইংলেণ্ড 1-2 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী সমীক্ষাত 43টা প্ৰজাতিৰ পক্ষী তথ্য পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বুথসমূহত মন্ত্ৰী বিধায়কসকলৰ মন কী বাতৰ শ্ৰৱণ। উৰিয়ামঘাটত পৰহিলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি। ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি ITBP ফুটবল দলৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC 2-1 ব্যৱধানত পৰাস্ত। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ অন্তিম দিনা KL ৰাহুল আৰু শুভমন গিলৰ দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখনত পৰাজয়ৰ হাত সাৰিবলৈ ভাৰতৰ প্ৰয়াস অব্যাহত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।